এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই তন্বিতা ভৰদ্বাজ। অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে কেন্দ্ৰীয় কৰৰ অংশ মুঠ 44,494 কোটি টকা ধাৰ্য কৰিছে। চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই কৰ 40,253 কোটি ধাৰ্য কৰিছিল। এই হিচাপত অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে চৰকাৰে 4,240 কোটি টকা বেছিকৈ ধাৰ্য কৰিছে। অহা বিত্তীয় বৰ্ষত চৰকাৰে ধাৰ্য কৰা কৰৰ ভিতৰত নিগম কৰ হিচাপে 12,424 কোটি টকা, আয়কৰ হিচাপে 16,577 কোটি টকা, কেন্দ্ৰীয় জি এছ টি 12,953 কোটি টকা, শুল্ক 2,047 কোটি টকা, কেন্দ্ৰীয় আবকাৰী শুল্ক 425 কোটি টকা, সেৱা কৰ 1,24,00,000 টকা, অন্যান্য কৰ আৰু শুল্ক 64,12,00,000 টকা ধাৰ্য কৰিছে। লক্ষণীয় যে 2025-26 বিত্তীয় বৰ্ষত উত্তৰ প্ৰদেশে কেন্দ্ৰীয় কৰৰ অংশ হিচাপে সৰ্বাধিক 2,55,172 কোটি টকা, বিহাৰে 1,43,069 কোটি টকা, মধ্যপ্ৰদেশ 1,11,661 কোটি টকা আৰু পশ্চিমবংগই 1,07,010 কোটি টকা লাভ কৰিছে। অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি চতুৰ্থ দিন। পাঠশালাৰ ভট্টদ্বীপ ক্ষেত্ৰত আয়োজিত অধিৱেশনত কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে দিনটোৰ কাৰ্যক্ৰমণিকাৰ কালি অন্ত পৰাৰ পাছত পুৱা 9:30 বজাত বুৰঞ্জী সন্মিলন অনুষ্ঠিত হ'ব। দিনৰ 11:30 বজাত বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। দুপৰীয়া 2 বজাত অধিৱেশনৰ দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ'ব। আনহাতে বিয়লি 4 বজাত যুৱ সংসদ, সন্ধিয়া 6:30 বজাত সাংস্কৃতিক সন্মিলন আৰু 7:30 বজাত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে কালি তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীক ময়ূৰপংখী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়। কালিৰ কাৰ্যসূচীতে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই নতুন সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীক আদৰণি জনাই সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা হৈছে। অৱশ্যে এইবাৰ সৰস্বতী পূজাৰ তিথি দুদিনীয়া হোৱাৰ বাবে কোনো কোনো অঞ্চলত কালি সৰস্বতী পূজা পালন কৰা হয়। আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত এই পূজাৰ বাবে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যোৰহাট অধিৱেশনলৈ মাজত মাথো কেইটামান দিনহে বাকী থকা অৱস্থাত আয়োজক সমিতিৰ প্ৰস্তুতি তুংগত উঠিছে। এইবাৰৰ অধিৱেশন যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত অহা 6-9 ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰি কাষৰীয়া জিলাসমূহৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই শ্ৰমদান কৰি অধিৱেশন সফল কৰি তুলিবলৈ চেষ্টা চলাইছে। 1,200 বিঘা মাটিৰে আগুৰা এৰালতলী পথাৰৰ ভূমিত সংঘৰ ভকত বৈষ্ণৱৰ লগতে ইছলাম ধৰ্মী লোকসকলেও স্বেচ্ছাই শ্ৰমদান কৰিছে। এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ সাজু কৰি তোলাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও স্বইচ্ছাই শ্ৰমদান কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই শ্ৰমদানে ভাতৃত্ববোধ আৰু শান্তিৰ বাণী বিলাইছে। অধিৱেশনখন উপলক্ষে চৰকাৰী বিভাগসমূহে ইতিমধ্যে বিদ্যুতৰ ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থা, পথ নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা আদি যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰিছে। অধিৱেশনত বিশেষ প্ৰতিনিধি শিবিৰ, বৃহৎ সেৱা বাহিনীৰ সভাকক্ষ, 200 প্ৰতিনিধি শিবিৰ, বাণিজ্য মেলা, প্ৰদৰ্শনী গ্ৰন্থমেলা, বহি বাণিজ্য, ভোজনালয়, ৰান্ধনীশাল, কেন্দ্ৰীয় ভঁৰাল, বিভিন্ন বিভাগৰ কাৰ্যালয় আৰু মূল মণ্ডপ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। অধিৱেশনস্থলীত নাটঘৰ, নামঘৰ আৰু পতাকা উত্তোলন বেদী আদিও নিৰ্মাণ কৰা হৈছে। অধিৱেশনস্থলীত নিৰ্মাণ কৰা প্ৰতিটো নিৰ্মাণ কাৰ্যই বাঁহ, খেৰ, নৰা আদি প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মাণ কৰা দেখা গৈছে। যোৱা নিশা মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি টুৱেণ্টি ক্ৰিকেটৰ 5খনীয়া শৃংখলাৰ অন্তিমখন খেলত 150 ৰাণৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে 5খনীয়া শৃংখলাত 4-1 ফলাফল লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ খেলখনত ভাৰতে 248 ৰাণৰ টাৰ্গেট বান্ধি দিছিল যদিও 10 অভাৰ আৰু 3টা বলত ইংলেণ্ডে মাত্ৰ 97 ৰাণ সংগ্ৰহ কৰি অল আউট হয়। অপেনাৰ ফিলিপ ছল্টে ইংলেণ্ডৰ হৈ সৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ স্বামীয়ে 3টা উইকেট, বৰুণ চক্ৰৱৰ্তী, শিৱম দুবে আৰু অভিষেক শৰ্মাই 2টাকৈ উইকেট দখল কৰে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 247 ৰাণ সংগ্ৰহ কৰিছিল। কালিৰ খেলখনত অভিষেক শৰ্মাক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। ইফালে 5খনীয়া শৃংখলাত বৰুণ চক্ৰৱৰ্তীক প্লেয়াৰ অব দ্য ছিৰিজ সন্মান প্ৰদান কৰা হয়। আকাশবাণীৰ এসময়ৰ সুকণ্ঠি গায়িকা বীণা ভাগৱতীৰ আজি পুৱা জুৰোডৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত গায়িকাগৰাকীৰ বয়স হৈছিল 88 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।